বাতৰিৰ সৈতে মই ভাস্বতী দেৱী আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মৰিছাছৰ ৰাষ্ট্ৰীয় দিৱসৰ মুখ্য অতিথিৰূপে উপস্থিত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হয়। ৰাজ্যসভাত আজি ৰেল মন্ত্ৰালয়ৰ কাম কাজ সম্পৰ্কত বিতৰ্ক অব্যাহত আছে। সংসদত আজি তৈলক্ষেত্ৰ নিয়ন্ত্ৰণ আৰু উন্নয়ন সংশোধনী বিধেয়ক 2024 গৃহীত হয়। অল ইংলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মিক্সড ডাবলছ যুটি ৰোহন কাপুৰ আৰু ঋত্বিকা গতে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আৰু মহিলা প্ৰিমিয়াৰ লীগৰ এলিমিনেটৰ খেলত কাইলৈ মুম্বাই ইণ্ডিয়ানছ গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিছাছৰ শ্বাহদে মাৰ্চত আয়োজিত ৰাষ্ট্ৰীয় দিৱস উদযাপন কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে। আজিৰ অনুষ্ঠানতে মৰিছাছৰ ৰাষ্ট্ৰপতি ধৰমবীৰ গখুলে শ্ৰীমোদীক ভাৰত মৰিছাছৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত তেওঁৰ অনবদ্য অৱদানৰ বাবে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান গাৰ্ড কমাণ্ডাৰ অব দ্য অৰ্ডাৰ অব দ্য ষ্টাৰ এণ্ড কি অব দ্য ইণ্ডিয়ান অ'চেন GCSK প্ৰদান কৰে। উল্লেখযোগ্য যে মৰিছাছৰ সৰ্বোচ্চ অসামৰিক সন্মান GCSK লাভ কৰা প্ৰধানমন্ত্ৰী মোদীয়ে হৈছে প্ৰথমগৰাকী ভাৰতীয়। মৰিছাছৰ ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত কুচকাৱাজত ভাৰতীয় নৌসেনাৰ এটি দলে অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰী ডঃ নবীন চন্দ্ৰ ৰামগুলামে দুয়োখন দেশৰ মাজত থকা দ্বিপাক্ষিক অংশীদাৰিত্ব সন্দৰ্ভতো প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজত থকা কৌশলগত অংশীদাৰিত্ব আগুৱাই নিয়াৰ ক্ষেত্ৰত আলোচনা কৰে। মৰিছাছৰ ৰাষ্ট্ৰীয় সদনত আয়োজিত এটা অনুষ্ঠানত প্ৰধানমন্ত্ৰী দুগৰাকীয়ে 20টাকৈ উচ্চ প্ৰভাৱশালী সামূহিক উন্নয়ন প্ৰকল্প আৰু এটা ভাৰতৰ সহযোগিতাৰে নিৰ্মিত স্থানীয় স্বাস্থ্যকেন্দ্ৰ ডিজিটেল ব্যৱস্থাৰে মুকলি কৰে। তদুপৰি বিত্তীয় অপৰাধ প্ৰতিৰোধ, লোকসভা সামৰ্থ বৃদ্ধি, সামুদ্ৰিক সুৰক্ষা আৰু স্থানীয় মুদ্ৰা বিনিময় সম্পৰ্কীয় 8খনকৈ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। লগতে নেতা দুগৰাকীয়ে অটল বিহাৰী বাজপেয়ী লোকসেৱা আৰু উদ্ভাৱন প্ৰতিষ্ঠানটো মুকলি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিছাছৰ পবিত্ৰ গংগা তালাও দৰ্শন কৰি প্ৰাৰ্থনা কৰাৰ লগতে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ ত্ৰিবেণী সংগমৰ পৰা লৈ যোৱা পবিত্ৰ জলো তালাৱত অৰ্পণ কৰে। আজি ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচী সমাপন কৰি শ্ৰীমোদীয়ে মৰিছাছৰ দুদিনীয়া ভ্ৰমণ সামৰি স্বদেশলৈ উভতনি যাত্ৰা কৰিছে। ৰাজ্যসভাত আজি ৰেল মন্ত্ৰালয়ৰ কাম কাজ সম্পৰ্কত বিতৰ্ক অব্যাহত আছে। বিতৰ্ক আৰম্ভ কৰি বিজেপিৰ শ্ৰমিক ভট্টাচাৰ্যই কয় যে ভাৰতীয় ৰেলক বিশ্বমানৰ কৰি তুলিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু সেইবাবে ৰেল শিতানত অভিলেখ পৰিমাণৰ পুঁজি আবণ্টন কৰা হৈছে। তেওঁ কয় যে ভাৰতীয় ৰেলক গতিসম্পন্ন, পাৰদৰ্শী আৰু যাত্ৰী অনুকূল কৰাৰ ক্ষেত্ৰত বন্দে ভাৰত আৰু অমৃত ভাৰত শ্ৰেণীৰ ৰেলগাড়ীসমূহে নতুন যুগৰ সূচনা কৰিছে। বিতৰ্কত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ অনিল কুমাৰ যাদৱ মণ্ডাদীয়ে দেশত ৰেল সেৱাৰ বিকাশ, সম্প্ৰসাৰণ আৰু যাত্ৰীৰ সুবিধা বৃদ্ধিৰ ক্ষেত্ৰত পূৰ্বৰ UPA চৰকাৰৰ দিনত লোৱা ব্যৱস্থাৱলীৰ বিষয়ে উল্লেখ কৰে আৰু ৰেল বিভাগৰ বিভিন্ন খালী পদত নিযুক্তিৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰে বিশেষ একো কৰা নাই বুলি অভিযোগ কৰে। DMKৰ NR ইংলাংগৈ ৰেল বিভাগে নতুন নিযুক্তিৰ ক্ষেত্ৰত মনোনিৱেশ কৰা উচিত বুলি মন্তব্য কৰে আৰু ৰেল দুৰ্ঘটনা প্ৰতিৰোধ কৰিব নোৱাৰা বুলি চৰকাৰক সমালোচনা কৰে। YSR কংগ্ৰেছৰ অযোধ্যা ৰামী ৰেড্ডীয়ে বৰ্তমান চৰকাৰৰ শাসনকালত ৰেল বিভাগ সঠিক পথেৰে আগবাঢ়িছে বুলি মন্তব্য কৰে। তেওঁ বিভিন্ন ৰেল প্ৰকল্প নিৰ্মাণৰ কাম খৰতকীয়া কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। জনতা দল ইউনাইটেডৰ সঞ্জয় কুমাৰ ঝাই মহাকুম্ভ মেলাৰ সময়ত ৰেল বিভাগে আগবঢ়োৱা সেৱাৰ প্ৰশংসা কৰে। আম আদমী পাৰ্টীৰ সঞ্জয় সিং, জনতা দল ছেকুলাৰৰ HD দেৱেগৌড়া, তৃণমূল কংগ্ৰেছৰ দোলা সেন, RJDৰ সঞ্জয় যাদৱ আৰু সমাজবাদী পাৰ্টীৰ ৰামজীলাল সুমনেও বিতৰ্কত অংশগ্ৰহণ কৰে আৰু ৰেল বিভাগক অধিক কৰ্মপটু কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ সামগ্ৰিক তথা দীৰ্ঘস্থায়ী উন্নয়নৰ স্বাৰ্থত সমাজৰ বঞ্চিত আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ উন্নতি সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। চণ্ডীগড়ৰ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ 72সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অধ্যক্ষতা কৰি আজি তেওঁ এইদৰে প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সংবেদনশীলতাৰ লগতে ৰাষ্ট্ৰৰ প্ৰতি প্ৰেমৰ মনোভাৱ থকা উচিত। শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱাৰ লগতে তেওঁলোকক ইতিবাচক মনোভাৱ পোষণ কৰি ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ'ব পৰাকৈ প্ৰযুক্তিৰ অগ্ৰগতিৰ সৈতে নিজকে খাপ খুৱাই আগবাঢ়িবলৈ শ্ৰীমতী মুৰ্মুৱে পৰামৰ্শ দিয়ে। আজিৰ সমাৱৰ্তন অনুষ্ঠানত হাৰিয়ানাৰ ৰাজ্যপাল বন্দাৰু দত্তাত্ৰেয়া, পঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিত আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়েব সিং ছাইনিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় যোগাযোগ ৰাজ্যমন্ত্ৰী চেম্পাচানী চন্দ্ৰশেখৰে দেশৰ 776খন জিলাত 773খনতে 5G সেৱা উপলব্ধ হোৱা বুলি জানিবলৈ দিছে। আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে দেশত 5G সেৱাৰ সুচল পৰিচালনাৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। টেলিকম সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে ইতিমধ্যে 470,000+ অধিক 5G ৱেজ ট্ৰান্সিভাৰ কেন্দ্ৰ স্থাপন কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অনুজা লোপামুদ্ৰাৰ পৰা।
সংসদত আজি তৈলক্ষেত্ৰ নিয়ন্ত্ৰণ আৰু উন্নয়ন সংশোধনী বিধেয়ক 2024 গৃহীত হয়। আজি লোকসভাই এই বিধেয়কখনক অনুমোদন জনোৱাৰ লগে লগে উভয় সদনৰ অনুমোদন লাভ কৰি বিধেয়কখন গৃহীত হয়। তৈলক্ষেত্ৰ নিয়ন্ত্ৰণ আৰু উন্নয়ন সংশোধনী আইন 1948 সংশোধনৰ বাবে এই বিধেয়কখন উত্থাপিত হৈছিল। বিধেয়কখনৰ যোগে প্ৰাকৃতিকভাৱে প্ৰাপ্ত হাইড্ৰকাৰ্বন, কোল বেড মিথেন আৰু শেল গেছক খনিজ তেলৰ সংজ্ঞাৰ আওতালৈ অনা হৈছে। ইয়াৰ লগতে কয়লা, লিগনাইট বা হিলিয়ামক খনিজ তেলৰূপে স্বীকৃতি নিদিয়াৰ কথাও স্পষ্ট কৰা হৈছে। বিধেয়কখন সম্পৰ্কে হোৱা আলোচনাত কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে শক্তি সুৰক্ষা সন্দৰ্ভত দেশৰ দীৰ্ঘম্যাদী কৌশল, ব্যয়সাধ্য, উপলভ্যতা আৰু বহন ক্ষমতা এই তিনিওটা কাৰকৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে আৰু দেশে এই তিনিওটা দিশ সফলতাৰে পৰিচালনা কৰিবলৈ সমৰ্থ হৈছে। কংগ্ৰেছৰ মনীষ তিৱাৰীয়ে আলোচনাত অংশ লৈ প্ৰাকৃতিক গেছ আমদানী হ্ৰাস কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। সমাজবাদী পাৰ্টীৰ ৰামশংকৰ ৰাজভাৰে ইন্ধনৰ ক্ৰমবৰ্ধিত মূল্য সন্দৰ্ভত চিন্তা প্ৰকাশ কৰে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে সংহত আৰু প্ৰযুক্তিচালিত পদ্ধতিৰে গংগা নদীক অধিক পৰিষ্কাৰ আৰু বহনক্ষম কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰিছে। আজি নতুন দিল্লীত গংগা সংৰক্ষণৰ ক্ষেত্ৰত গঠিত শক্তিশালী কৰ্মবাহিনীৰ চতুৰ্দশ বৈঠকত অধ্যক্ষতা কৰি শ্ৰীপাটিলে প্ৰকল্পসমূহৰ নিৰ্ধাৰিত সময়ৰ ভিতৰতে ৰূপায়ণ, কঠোৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থা আৰু আন্তঃ মন্ত্ৰালয় সমন্বয় বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছে যে চুবুৰীয়া ৰাষ্ট্ৰসমূহক দুৰ্যোগৰ সময়ত সহায় আগবঢ়োৱাত ভাৰত সদায়ে আগৰণুৱা। আজি নতুন দিল্লীত মাডাগাস্কাৰৰ ৰাষ্ট্ৰীয় সদনৰ অধ্যক্ষ জাষ্টিন টোকেলিৰ নেতৃত্বত অহা এটা সংসদীয় প্ৰতিনিধি দলৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকত শ্ৰীবিৰলাই এইদৰে প্ৰকাশ কৰে। আমাৰ দেশে মাডাগাস্কাৰক বিশেষ আৰু নিৰ্ভৰযোগ্য মিত্ৰৰূপে গণ্য কৰে বুলিও শ্ৰীবিৰলাই উল্লেখ কৰে। বাৰ্মিংহামত আয়োজিত অল ইংলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মিক্সড ডাবলছ যুটি ৰোহন কাপুৰ আৰু ঋত্বিকা গাড্ডে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটিটোৱে প্ৰাৰম্ভিক ৰাউণ্ডত আজি চাইনিজ টাইপেইৰ য়েং হং ৱেই আৰু নিকোল গঞ্জালেছ চানৰ যুটিটোক 21-10, 17-21, 24-22 ফলাফলত পৰাস্ত কৰে। আনটো ভাৰতীয় মিক্সড ডাবলছ যুটি ধ্ৰুৱ কাপিলা আৰু তানিশা ক্ৰাষ্টই আজি নিশাৰ ভাগলৈ তেওঁলোকৰ প্ৰথম ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হ'ব। মহিলাৰ ছিংগলছ শাখাত দুবাৰকৈ অলিম্পিক পদক বিজেতা পি ভি সিন্ধুৱে আজি প্ৰথম ৰাউণ্ডত দক্ষিণ কোৰিয়াৰ কিং গা য়ুনৰ বিৰুদ্ধে খেলিব। ত্ৰিশা জল্লি আৰু গায়ত্ৰী গোপীচান্দৰ ভাৰতীয় মহিলা যুটিটোৱে চাইনিজ টাইপেইৰ চুং চুৱ য়ুন আৰু ইউ চেইন হুইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনটো ভাৰতীয় মহিলা যুটি প্ৰিয়া কঞ্জিংবাম আৰু শ্ৰুতি মিশ্ৰাই দক্ষিণ কোৰিয়াৰ বেক হানা আৰু লি চোহিৰ যুটিটোৰ বিৰুদ্ধে খেলিব। মহিলা প্ৰিমিয়াৰ লীগৰ এলিমিনেটৰ খেলখনত কাইলৈ মুম্বাই ইণ্ডিয়ানছ গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মুম্বাই ব্ৰবৰ্ণ ষ্টেডিয়ামত খেলখন কাইলৈ সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। পইণ্ট তালিকাৰ শীৰ্ষত থকা দিল্লী কেপিটেলছে ইতিমধ্যেই ফাইনেলত প্ৰৱেশ কৰিছে। অহা 15 মাৰ্চত একেই ষ্টেডিয়ামতে মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেল খেলখন খেলোৱা হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। মৰিছাছৰ ৰাষ্ট্ৰীয় দিৱসৰ মুখ্য অতিথিৰূপে উপস্থিত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হয়। ৰাজ্যসভাত আজি ৰেল মন্ত্ৰালয়ৰ কাম কাজ সম্পৰ্কত বিতৰ্ক অব্যাহত আছে। অল ইংলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মিক্সড ডাবলছ যুটি ৰোহন কাপুৰ আৰু ঋত্বিকা গাড্ডে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰু মহিলা প্ৰিমিয়াৰ লীগৰ এলিমিনেটৰ খেলখনত কাইলৈ মুম্বাই ইণ্ডিয়ানছ গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।